এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকলক ভূমি বঁটা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰথমটো আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ। 2026-27 বৰ্ষৰ বাজেটত ডনাৰ মন্ত্ৰালয়লৈ আবণ্টন তিনিগুণ বৃদ্ধি হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ। আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ 10,404 যুৱ উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধন বিতৰণ আৰু T20 বিশ্বকাপ ক্ৰিকেট আৰু কলম্বোত অনুষ্ঠিত খেলত ওমানৰ বিৰুদ্ধে জিম্বাবৱেৰ 8 উইকেটত জয়লাভ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকলক ভূমি পত্তা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰথমটো আনুষ্ঠানিক কাৰ্যসূচী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চাবুৱাত আৰম্ভ কৰে। দিনজয় চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত ডঃ শৰ্মাই প্ৰস্তাৱিত ভূমি বন্দোবস্তিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰে। এই বন্দোবস্তি অনুযায়ী শ্ৰমিকৰ আৱাসিক এলেকাত বসবাস কৰা চাহ জনগোষ্ঠীৰ শ্ৰমিক পৰিয়ালসমূহক এই প্ৰপত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ জৰিয়তে এই পৰিয়ালসমূহে আধুনিক জৰীপ মানচিত্ৰৰ জৰিয়তে ভূমিৰ অধিকাৰ লাভ কৰিব। ইয়াৰ লগতে গৃহ নিৰ্মাণ আৰু প্ৰয়োজনীয় বেংক ঋণ, শিক্ষা আৰু কল্যাণমূলক আঁচনিসমূহৰ সুবিধাও লাভ কৰিব। এই অধিকাৰ ডিজিটেল নথিভুক্ত স্থায়ী ভূমি অধিকাৰ হ'ব বুলি ৰাজ্য চৰকাৰে ইতিমধ্যে সদৰি কৰিছে। 826 চাহ বাগিচা সামৰি লোৱা পদক্ষেপৰ অন্তৰ্ভুক্ত শ্ৰমিক পৰিয়ালসমূহক সংশ্লিষ্ট ৰাজচক্ৰ বিষয়ক কাৰ্যালয় অথবা নিৰ্ধাৰিত কেন্দ্ৰৰ পৰা অফলাইন প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ ৰাজ্য চৰকাৰে অনুৰোধ জনাইছে। ৰাজ্য চৰকাৰে শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ লৈছে বুলি মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে। চৰাইদেউ জিলাৰ ডুমৰ দলং চাহ বাগিচাত আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহনে চাহ শ্ৰমিক পৰিয়ালসমূহক ভূমি বন্দোবস্তিৰ প্ৰমাণ পত্ৰ বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া ভূমি সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰে।
প্ৰথমতে এটিকলি দুটি পাত আঁচনিৰ জৰিয়তে চাহ শ্ৰমিকসকলক যিসকলে বাগিচাত কাম কৰে তেওঁলোকক 5,000 টকা ইতিমধ্যে বিতৰণ কৰাৰ পাছত আকৌ আজি আটাইতকৈ ডাঙৰ এটা সিদ্ধান্ত অসম চৰকাৰৰ যে ভূমি পট্টা অৰ্থাৎ মাটিৰ অধিকাৰ। মাটি অধিকাৰটো অকল মানুহৰ এটা সম্পত্তিয়ে নহয়। মাটি আমি জানো ই আবেগৰ প্ৰতীক, সন্মানৰ প্ৰতীক হয় মাটি। গতিকেলৈ এই মাটি প্ৰদান কৰি তেওঁলোকক যিমানখিনি উৎফুল্লিত কৰিছে মই আজি দেখিছোঁ যে তেওঁলোকে এটা মাটিৰ অধিকাৰ পাব নিজৰ বহি থকা মাটি টুকুৰা আৰু কিবা তেওঁলোকৰ সেই অধিকাৰে তেওঁলোকৰ জীৱনটো ধন্য কৰা আৰু বহুৱে যুগ যুগ ধৰি বহিও এনেকুৱা মাটিৰ অধিকাৰ পাবলৈ সক্ষম নহয়। আজি চাহ বাগিচাসকলক অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি যুগান্তকাৰী সিদ্ধান্ত, এই সিদ্ধান্তই আমাৰ চাহ বাগিচা অঞ্চলৰ ৰাইজক যে অকল সন্মান দিয়াই নহয় তেওঁলোকক অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিকভাৱে উত্তৰণ ঘটাব এটা পদক্ষেপ।
2026-27 বৰ্ষৰ বাজেটত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি আৰু সৰ্বাত্মক উন্নয়নৰ বাবে 2,00,000 টকা অনুমোদন দিয়া হৈছে। উন্নয়নৰ কেইবাটাও ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন সিদ্ধান্তত ধনৰ আবণ্টন দিয়া হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়লৈ আবণ্টন তিনিগুণ বৃদ্ধি হৈ 6,812 টকা হৈছে। ৰেল বাজেট অবিলেখ সংখ্যক 11,486 টকালৈ বৃদ্ধি হৈছে। এই পৰিমাণ পূৰ্বতকৈ 5 গুণ অধিক বুলি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
এই বাজেটখনে উত্তৰ পূৰ্বাঞ্চলৰ বাবে স্পেচিয়েল পেকেজ 2,00,000 টকা অনুমোদন দিছে ফৰ কেপিটেল ইনভেষ্টমেণ্ট। অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলে পোনপ্ৰথমবাৰৰ বাবে ইয়াৰ আন্তঃগাঁথনি আৰু লজিষ্টিক ডেভেলপমেণ্টৰ কাৰণে 2,00,000 টকা যি অনুমোদন দিছে ইয়াৰ পৰা আটাইতকৈ বেছি লাভান্বিত হ'ব। আৰু আলফাৰ লগত যি চুক্তি হৈছিল এই চুক্তিৰ মৰ্মে 2023 যিটো প্ৰতিশ্ৰুতি দিয়া হৈছিল ইয়াক তেখেতসকলৰ বিভিন্ন ধৰণে তেখেতসকলক সংস্থাপিত কৰাৰ ইয়াৰ প্ৰথমটো পেকেজ 500 কোটি টকা ইতিমধ্যে অনুমোদন জনাইছে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ 10,404 যুৱ উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধন বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ খুটুংচিঙে চাৰিআলিত আয়োজিত এটা অনুষ্ঠানত জিলাখনৰ হিতাধিকাৰীসকলক প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰে। অনুষ্ঠানৰ অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰ অসম গঢ়াৰ সংকল্পৰে ৰাজ্য চৰকাৰে যুৱ উদ্যমিতা পৰিৱেশ গঢ়ি তুলিবলৈ গ্ৰহণ কৰা সংকল্পৰ অধীনত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ জৰিয়তে সাধাৰণ শাখাত সাহায্যপ্ৰাপ্ত প্ৰতিগৰাকী ব্যক্তিলৈ 2,00,000 টকাকৈ, বৃত্তিগত শাখাত বাছনিপ্ৰাপ্তসকললৈ 5,00,000 টকাকৈ 50% অনুদান আৰু 50% নগদবিহীন ঋণ আগবঢ়োৱা হৈছে। কাইলৈৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত ৰাজ্যৰ 1,046 পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষাত 438,585 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। এই পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ৰাজহুৱা অনুষ্ঠানসমূহত মাইকজাতীয় উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ ব্যৱহাৰ নকৰাকৈ আয়োজন কৰি পৰীক্ষাৰ্থীসকলক সহায় কৰিবলৈ ৰাইজক আহ্বান জনাইছে। পৰীক্ষাৰ সময়ত ৰাজহুৱা অনুষ্ঠানত মাইক ব্যৱহাৰ নকৰিবলৈ বজালী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আহ্বান জনাইছে। বজালী জিলাৰ ডুবি মালিপাৰা অঞ্চলৰ 40 নং ডুবি বালক প্ৰাথমিক বিদ্যালয়ৰ গৌৰৱময় শতবৰ্ষৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰীদাসে এই আহ্বান জনায়। তেওঁ নিজৰ ভাষণত প্ৰাথমিক বিদ্যালয়সমূহৰ গুৰুত্ব সন্দৰ্ভত ভাষণ দিয়াৰ লগতে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ স্বাৰ্থত অভিভাৱকসকলক তেওঁলোকৰ সন্তানক অংগনবাড়ীত নামভৰ্তি কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত অসম লোক আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰতভূষণ দেৱচৌধুৰী, উদযাপন সমিতিৰ সভাপতি চম্পক মালাকাৰ, বিদ্যালয়ৰ প্ৰধানশিক্ষক তথা উদযাপন সমিতিৰ সম্পাদক মন্তু তালুকদাৰ আদি বিষয়ববীয়াসকল উপস্থিত আছে। শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ অৰুণোজ পেগুৱে আজি জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত অসম দৰ্শন আঁচনিৰ অধীনত চেক বিতৰণ কৰে। এই অনুষ্ঠানত জিলাখনৰ 330টা নামঘৰলৈ 3 লাখ টকাকৈ অনুদান আগবঢ়োৱা হয়। ইয়াৰ লগতে আন 150টা নামঘৰলৈ 1.5 লাখ টকাকৈ অনুদান পত্ৰ আগবঢ়োৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যৰ কেইবাগৰাকী ছাত্ৰ ছাত্ৰীৰ সৈতে পৰীক্ষা পে চৰ্চাৰ দ্বিতীয় খণ্ডত মত বিনিময় কৰে। শ্ৰীমোদীয়ে ছাত্ৰ ছাত্ৰীসকলক মানসিক চাপ আৰু উদ্বিগ্নতাৰ পৰা আঁতৰত থাকি পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ আহ্বান জনায়। এই মত বিনিময় কালত প্ৰধানমন্ত্ৰী ছাত্ৰ ছাত্ৰীসকলক সৰু সৰু ষ্টাৰ্টআপৰ জৰিয়তে উদ্যমশীলতাৰ যাত্ৰা আৰম্ভ কৰিবলৈ আহ্বান জনায়। অধ্যয়ন আৰু নিচাৰ মাজত ভাৰসাম্য বজাই ৰখা সন্দৰ্ভত প্ৰধানমন্ত্ৰী ছাত্ৰ ছাত্ৰীসকলক কয় যে তেওঁলোকে বিদ্যায়তনী পাঠ্যক্ৰম আৰু সৃষ্টিমূলক কাম কাজ পৃথক বুলি ভবা উচিত নহয়। দুয়োটা সমানে গুৰুত্বপূৰ্ণ আৰু দুয়োটা বৰ্তাই ৰখাৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰাটো টান কাম নহয় বুলিও তেওঁ উল্লেখ কৰে। কলাত্মক আৰু সৃষ্টিশীল কাম কাজ তথা অৱসৰ বিনোদনে ছাত্ৰ ছাত্ৰীৰ মানসিক চাপ আৰু ক্লান্তি দূৰ কৰি মন সুস্থিৰ কৰি তোলে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ সামাজিক দায়বদ্ধতাৰ কথা সোঁৱৰাই দি ৰাজহুৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰখাৰ লগতে যান বাহনৰ আইন মানি চলিবলৈ আৰু খাদ্যৰ অপব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়। অনুশাসন আৰু নিয়মানুৱৰ্তিতাই ৰাষ্ট্ৰ গঠনত বৃহৎ ভূমিকা পালন কৰে বুলিও তেওঁ মন্তব্য কৰে। ভকেল ফৰ লোকেলৰ বিষয়ে উল্লেখ কৰি তেওঁ শিক্ষাৰ্থীসকলক ভাৰতত প্ৰস্তুত কৰা সামগ্ৰী ক্ৰয় কৰি ঘৰুৱা অৰ্থনীতি শক্তিশালী কৰি তুলিবলৈ আহ্বান জনায়। কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিৰ ব্যৱহাৰে সংকট সৃষ্টি কৰিব পাৰে নেকি বুলি একাংশ শিক্ষাৰ্থীয়ে সোধা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিৰ ব্যৱহাৰিক লৈ শংকিত আৰু ইয়াৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হোৱাৰ পৰিৱৰ্তে শিক্ষাৰ্থীসকলে ইয়াৰ সদব্যৱহাৰ কৰি লাভান্বিত হবলৈ আহ্বান জনায়। সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে যোগসূত্ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পাছতে সমগ্ৰ ৰাজ্যত প্ৰতিবাদ পৰিলক্ষিত হৈছে। বিভিন্ন দল সংগঠনৰ লগতে শাসকীয় বিজেপি দলে প্ৰতিবাদ অব্যাহত ৰাখিছে। শিৱসাগৰ জিলাৰ বিজেপিৰ নেতৃত্বত আজি প্ৰতিবাদী সমদল উলিওৱা হয়। ঐতিহাসিক শিৱদলৰ সন্মুখৰ পৰা মুক্তিনাথ চাৰিআলিলৈকে গৌৰৱ গগৈ বিৰোধী শ্লোগানেৰে এই সমদল আগবাঢ়ে। ইফালে সাংসদগৰাকীয়ে বিষয়টো সন্দৰ্ভত আজি এখন সংবাদমেল সম্বোধন কৰি কয় যে এই সংবাদমেল অসমৰ ৰাইজৰ সন্মানৰ স্বাৰ্থত আয়োজন কৰা হৈছে। তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণক বিপদে পৰিচালিত কৰাৰ চেষ্টা কৰা বুলিও উল্লেখ কৰে। সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দখলত থকা 4,000 একৰ ভূমিৰ হিচাপ দিবলৈও দাবী জনায়। যোৰহাট জিলাৰ মৰিয়নীত আজি জিলাখনৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথমটো মণ্ডলৰ কাৰ্যালয় উদ্বোধন কৰা হয়। মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, মণ্ডল সভানেত্ৰী ৰীতা ওৰঙাকে ধৰি দলীয় নেতৃবৰ্গৰ উপস্থিতিত যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি কলম্বোত অনুষ্ঠিত এখন খেলত জিম্বাবুৱে ওমানক 8 উইকেটত পৰাজিত কৰে। ওমানে প্ৰথমে বেট ধৰি 19 অভাৰ 5টা বলত 8টা উইকেট হেৰুৱাই 103 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত জিম্বাবুৱে 13 অভাৰ 3টা বলত 2টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত আজিৰ প্ৰথমখন খেলত স্কটলেণ্ডে ইটালীক 73 ৰাণত পৰাজিত কৰে। স্কটলেণ্ডে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰ 4টা উইকেট হেৰুৱাই 207 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰ ইটালীয়ে 16 অভাৰ 4টা বলত 8টা উইকেট হেৰুৱাই 136 ৰাণে কৰিবলৈ সমৰ্থ হয়। সন্ধিয়া 7 বজাত আহমেদাবাদত হ'বলগীয়া তৃতীয়খন খেলত দক্ষিণ আফ্ৰিকাই কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগে প্ৰধানমন্ত্ৰীকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্য চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিপত্তা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰথমটো আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ। 2026-27 বৰ্ষৰ বাজেটত দনাৰ মন্ত্ৰালয়লৈ আমন্ত্ৰণ 3 গুণ বৃদ্ধি হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ। আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ 10,404গৰাকী যুৱ উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধন বিতৰণ আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কলম্বোত অনুষ্ঠিত খেলত ওমানৰ বিৰুদ্ধে জিম্বাবুৱেৰ 8 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে আহিবল। নমস্কাৰ।